এয়া আকাশবাণী গুৱাহাটী পৌৰাঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। অহা 20 ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমন, দুটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন, ৰাজ্যৰ উন্নয়ন তথা বিকাশৰ সাক্ষী হোৱাৰ বাবে উপৰাষ্ট্ৰপতিক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অসমলৈ আমন্ত্ৰণ, বিশিষ্ট সাংবাদিক আছাম ট্ৰিবিউন প্ৰতিষ্ঠানৰ অধ্যক্ষ প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান, চলিত বৰ্ষত অসমত 12টা বাঘৰ মৃত্যুৰ তথ্য ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ প্ৰকাশ, আৰু ধৰমশালাত অনুষ্ঠিত টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ 7 উইকেটত জয়লাভ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে অহা 20 ডিচেম্বৰত অসমলৈ আহিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল উদ্বোধন কৰিব। এই টাৰ্মিনেলৰ উদ্বোধনে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ আন্তঃগাঁথনিৰ উপৰি যোগাযোগ ব্যৱস্থা, উদ্যোগ, বাণিজ্য আৰু পৰ্যটনকে ধৰি সৰ্বাংগীন উন্নয়ন ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে। এক্ট ইষ্ট নীতিৰ অংশ হিচাপে নিৰ্মাণ কৰা এই অত্যাধুনিক বিমানবন্দৰ টাৰ্মিনেলে বছৰি 1,31,00,000 যাত্ৰীক সেৱা আগবঢ়াব। প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে ইতিমধ্যে ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু অন্যান্য বিষয়াসকলে যাৱতীয় প্ৰস্তুতি গঢ়ি তুলিছে। প্ৰধানমন্ত্ৰী মোদীয়ে অহা 21 ডিচেম্বৰত নামৰূপ সাৰ কাৰখানাত নতুন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে নামৰূপত এখন জনসভাতো অংশ ল'ব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া সভাস্থলী পৰিদৰ্শন কৰি যাৱতীয় প্ৰস্তুতিৰ বুজ লয়। তেওঁ লগতে কেইবাগৰাকী মন্ত্ৰী, বিধায়ক আৰু বিভাগীয় বিষয়াৰ সৈতে এখন পৰ্যালোচনা সভাতো ভাগ লয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে নামৰূপত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেচন লিমিটেডৰ বৰ্তমানৰ চৌহদত 10,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া চতুৰ্থটো সাৰ প্ৰকল্পই ৰাজ্যখনৰ অৰ্থনীতি শক্তিশালী কৰাত সহায় কৰিব। তেওঁ ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শলাগ লয়।
অহা 21 ডিচেম্বৰ তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নামৰূপলৈ আহি চতুৰ্থ প্লান্টৰ তেখেতে আধাৰশিলা স্থাপন কৰিব আৰু লগে লগে উত্তৰ পূৰ্বাঞ্চলে উন্নয়নৰ ক্ষেত্ৰত শক্তিশালী যাত্ৰাৰ নতুন এটা পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা দিনবিলাকত এই ক্ষেত্ৰত যিখিনি উদ্যোগ লৈছে মই তেখেতকো বিশেষভাৱে ধন্যবাদ জনাইছো। মই স্থানীয় সাংসদ হিচাপে বিশেষভাৱে মই অত্যন্ত আনন্দিত। আজি এই সকলোবিলাক আমাৰ মনৰ আশা আকাংক্ষা পূৰণ কৰাৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি শক্তিশালী সিদ্ধান্ত ললে, অসমৰ ৰাইজক যি সন্মান দিলে, খেতিয়ক ৰাইজৰ ভৱিষ্যত শক্তিশালী কৰাৰ বাবে তেখেতে যিখিনি পদক্ষেপ ললে, তাৰ বাবে আজি আমি সকলোৱে আনন্দিত হৈছো আৰু আমি উন্নয়নৰ নতুন যাত্ৰা আৰম্ভ কৰিবৰ বাবে সংকল্পবদ্ধ হৈছো। কেৱল অসমেই নহয়, উত্তৰ পূৰ্বাঞ্চলে আগন্তুক দিনত এই উদ্যোগটোৰ যোগেদি বিশ্ব বজাৰ দখল কৰিবলৈ সক্ষম হ'ব আৰু খেতিয়কৰ আয় 2-3 গুণ বৃদ্ধি কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি লক্ষ্য স্থিৰ কৰিছিল, সেই লক্ষ্যটোত আমি সকলোৱে সফলতাৰে উপনীত হ'বৰ কাৰণে সক্ষম হ'ম।
শ্ৰীসোণোৱালে নামৰূপত নিৰ্মাণ হ'বলগীয়া সাৰনগৰী বৰনামঘৰ চৌহদৰ পকী দেৱাল নিৰ্মাণৰ কামৰো শুভাৰম্ভ কৰে। অসম চৰকাৰৰ বিশেষ পুঁজিৰে এই দেৱাল নিৰ্মাণ কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নামঘৰত সেৱা লৈ ৰাজ্যবাসীৰ কুশল কামনা কৰাৰ লগতে জনসাধাৰণৰ সৈতে মত বিনিময় কৰে। শ্ৰীসোণোৱালক সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক তৰংগ গগৈ আৰু ধৰ্মেশ্বৰ কোঁৱৰকে ধৰি কেইবাগৰাকী বিষয়াই সংগ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত শেহতীয়াকৈ হোৱা উন্নয়ন তথা বিকাশৰ সাক্ষী হোৱাৰ বাবে উপৰাষ্ট্ৰপতিগৰাকীক অসমলৈ আমন্ত্ৰণ জনায়। প্ৰায় আধা ঘণ্টা সময় ধৰি হোৱা বৈঠকত ডঃ শৰ্মাই শ্ৰীৰাধাকৃষ্ণনক অসমৰ উন্নয়নৰ বিষয়ে অৱগত কৰে। তেওঁ লগতে যোৱা আগষ্টত উপৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ বাবে শ্ৰীৰাধাকৃষ্ণনক অভিনন্দন জনায়। অসমৰ সংবাদ জগতৰ মহিৰু, দি আছাম ট্ৰিবিউন কাকতৰ সম্পাদক, আছাম ট্ৰিবিউন প্ৰতিষ্ঠানৰ অধ্যক্ষ তথা বিশিষ্ট সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 93 বছৰ। সিংহপুৰুষ প্ৰয়াত ৰাধা গোবিন্দ বৰুৱাই ৰাজ্যখনৰ সংবাদ জগতলৈ আগবঢ়াই থৈ যোৱা অৱদানক গতি প্ৰদান কৰি পুত্ৰ প্ৰফুল্ল গোবিন্দ বৰুৱাই এই ক্ষেত্ৰখনক আৰু বেছি সমৃদ্ধ কৰিলে। দীৰ্ঘকাল ধৰি দৈনিক অসম কাকতৰ সম্পাদক হিচাপেও দায়িত্ব পালন কৰা প্ৰফুল্ল গোবিন্দ বৰুৱাই 2018 চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল। উত্তৰ পূৰ্বাঞ্চলৰ সংবাদ জগতৰ অন্যতম বৰেণ্য ব্যক্তি বৰুৱাই সাংবাদিকতাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে বহু সন্মান লাভ কৰিছিল। সাহিত্য, কলা আৰু সংস্কৃতিলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অসম সাহিত্য সভাই তেওঁক সম্বৰ্ধনা জনাইছিল। ডিব্ৰুগড়ত 1933 চনৰ 26 জুলাইত জন্মগ্ৰহণ কৰা বৰুৱাই পূৰ্বৰ কটন মহাবিদ্যালয়ত ৰসায়ন বিজ্ঞান বিষয়ত অধ্যয়ন কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ কলকাতাত কলেজীয়া শিক্ষা লাভ কৰি দ্য ষ্টেটছমেন কাকতত সাংবাদিকতাৰ জীৱন আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত এই ক্ষেত্ৰখনতে সক্ৰিয়ভাৱে জড়িত হৈ পৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰফুল্ল গোবিন্দ বৰুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে কেইবাটাও দশক ধৰি অসমৰ সংবাদ ক্ষেত্ৰক মহিয়ান কৰা প্ৰবীণ সাংবাদিকগৰাকীয়ে বাতৰি কাকতৰ এটা যাউতিযুগীয়া ধাৰাৰ সৃষ্টি কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈকে ধৰি বিভিন্নজনে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। আজি দিনৰ ভাগত নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব। চিকিৎসালয়ৰ পৰা তেওঁৰ নশ্বৰদেহ প্ৰথমে চানমাৰী বাসগৃহলৈ আৰু তাৰ পাছত আছাম ট্ৰিবিউনৰ চৌহদলৈ আনি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। চলিত বৰ্ষত অসমত 12 বাঘৰ মৃত্যু হোৱা বুলি ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণে তথ্য প্ৰকাশ কৰিছে। যোৱা 12 ডিচেম্বৰ পৰ্যন্ত দিয়া তথ্য অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 7 আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানত 1 বাঘৰ মৃত্যু হৈছে। তদুপৰি ৰাজ্যৰ অন্যান্য স্থানত কেইবাটাও বাঘ মানুহে হত্যা কৰিছে। বাঘৰ মৃত্যুৰ কাৰণ হিচাপে বিভিন্ন ৰোগ, মানুহ আৰু বন্যজন্তুৰ সংঘাত আদিৰ কথা প্ৰাধিকৰণে উল্লেখ কৰিছে। প্ৰাধিকৰণৰ তথ্য অনুসৰি চলিত বৰ্ষত দেশত মুঠ 126 বাঘৰ মৃত্যু হৈছে। যোৱা বছৰৰ তুলনাত দেশত এইবাৰ 31 অধিক বাঘৰ মৃত্যু হৈছে। বিগত সময়ছোৱাত মধ্যপ্ৰদেশত সৰ্বাধিক 52, মহাৰাষ্ট্ৰত 37, কৰ্ণাটকত 14, কেৰালাত 13 আৰু তামিলনাডুত 10 বাঘৰ মৃত্যু হোৱা বুলি ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণে প্ৰকাশ কৰিছে। সত্ৰপীঠ মাজুলীৰ শ্ৰী শ্ৰী আদি বিহিমপুৰ সত্ৰৰ শংকৰ মাধৱ মিলন ক্ষেত্ৰত কালিৰে পৰা 2025 বৰ্ষৰ অসম শিশু ভাওনা সমাৰোহ অনুষ্ঠিত হৈছে। সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত 1000 এগৰাকী শিল্পীয়ে বৰগীত পৰিৱেশন কৰে। মধ্য মাজুলী শিল্পী সমাজৰ উদ্যোগত আৰু মাজুলীবাসীৰ সহযোগত প্ৰথমবাৰৰ বাবে মাজুলীত অনুষ্ঠিত এই ভাওনা সমাৰোহত বিশিষ্ট কণ্ঠশিল্পী জ্যোতিচিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰে বৰগীতৰ কাৰ্যসূচী উদ্বোধন কৰে। অধ্যক্ষগৰাকীয়ে অসমীয়া জাতিৰ উত্তৰণত মহাপুৰুষ গুৰু দুজনাৰ সৃষ্টিৰাজিৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে।
অসমীয়া জাতি আগবাঢ়ি যাবৰ কাৰণে গুৰু দুজনাৰ সৃষ্টিৰাজিক অৱহেলা কৰি বা আমি আওকাণ কৰি কেতিয়াও অসমীয়া অস্তিত্ব বা অসমীয়া জাতি আগবাঢ়ি যাব নোৱাৰে সাংস্কৃতিকভাৱে আৰু ভাষা সাহিত্য সকলো দিশতে। মধ্য মাজুলীৰ শিল্পী সমাজে এই ভাওনা সমাৰোহৰ জৰিয়তে অসমীয়া জাতি বা গুৰুজনাৰ সৃষ্টিৰাজিক নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ যি মানস কৰিছে মই শলাগ লৈছোঁ আৰু এই অনুষ্ঠানত উপৱিষ্ট হ'বলৈ পাই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। আৰু এই ভাওনা সমাৰোহৰ লগত সংগতি ৰাখি যি 1000 শিল্পীয়ে ইয়াত বৰগীত পৰিৱেশন কৰিলে আপ্লুত হৈছোঁ আৰু সেই বৰগীত ফাঁকি উদ্বোধক হিচাপে মোক আমন্ত্ৰণ জনাইছিলে, উদ্বোধন কৰিলোঁ আৰু এনেদৰে মাজুলী সাংস্কৃতিকভাৱে আৰু আগবাঢ়ি যাওক তাৰ কামনা কৰিছোঁ।
অসম শিশু ভাওনা সমাৰোহত ৰাজ্যৰ বিভিন্ন জিলাৰ শিল্পী দলে 20 ভাওনা প্ৰদৰ্শন কৰিব। সামৰণিৰ দিনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অংকীয়া নাট প্ৰদৰ্শন কৰা হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। গোৱালপাৰা জিলাৰ ৰামপুৰৰ বাদুংডুপ্পা কলাকেন্দ্ৰৰ বাকৰিত আজি দিনজোৰা কাৰ্যসূচীৰে 2025 বৰ্ষৰ আণ্ডাৰ দ্য চাল্ট্ৰী নাট সমাৰোহৰ আয়োজন কৰা হৈছে। এই সমাৰোহত 3 নাট মঞ্চস্থ কৰা হ'ব। আজি পুৱা 10 ৰাভা ভাষাৰ নাট ৰঞ্জুমুখ মঞ্চস্থ কৰা হ'ব। প্ৰয়াত নাট্যকৰ্মী শুক্ৰাচাৰ্য ৰাভাই প্ৰতিষ্ঠা কৰা বাদুংডুপ্পা কলাকেন্দ্ৰৰ উদ্যোগত প্ৰতিবছৰে শালগছৰ তলত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত কৃত্ৰিম দৃশ্যসজ্জা, বৈদ্যুতিক লাইট, আধুনিক বাদ্যযন্ত্ৰৰ অবিহনে এই নাট সমাৰোহ অনুষ্ঠিত হয়। বিগত 16 ধৰি ৰামপুৰ গাঁৱৰ সংৰক্ষিত বনাঞ্চলত শ শালগছৰ মাজৰ এডোখৰ মাটিক মঞ্চৰ ৰূপ দি দিনৰ ভাগত নাট মঞ্চস্থ কৰি অহা হৈছে। এই নাট সমাৰোহৰ জৰিয়তে থলুৱা লোকনাট্য সংস্কৃতিক ব্যতিক্ৰমীভাৱে জীয়াই ৰখাৰ প্ৰয়াস কৰা হৈছে। প্ৰকৃতিপ্ৰেমী সংগঠন অৰণ্য সুৰক্ষা সমিতি অসমে অহা 20 পক্ষী আদৰণি উৎসৱৰ আয়োজন কৰিছে। কোকৰাঝাৰ জিলাৰ মহামায়া বনাঞ্চলৰ দাঁতিকাষৰীয়া বগৰীবাৰীৰ শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনত এই উৎসৱ অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে মহামায়া বনাঞ্চললৈ প্ৰতিবছৰে শীতৰ এই সময়ছোৱাত বিভিন্ন প্ৰজাতিৰ প্ৰব্ৰজনকাৰী পক্ষীৰ আগমন হয়। এইবেলিও বনাঞ্চলখনলৈ হিমালয়ান গ্ৰীফনৰ দৰে পক্ষীৰ আগমন ঘটিছে। নতুন প্ৰজন্মৰ মাজত প্ৰব্ৰজনকাৰী পক্ষীৰ সংৰক্ষণ সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই পক্ষী আদৰণি উৎসৱৰ আয়োজন কৰা হৈছে। উৎসৱৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বক্তৃতা, ছবি অঁকা, প্ৰকৃতি প্ৰেমমূলক গীত, কবিতা, কুইজ আদি প্ৰতিযোগিতাৰ আয়োজন কৰা হ'ব। ৰাজ্য চৰকাৰৰ মুখ্য সচিব ড০ ৰবি কোটাই কালি নগাঁৱৰ বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পৰ কাম কাজ পৰিদৰ্শন কৰি অগ্ৰগতিৰ বুজ লয়। মুখ্য সচিবগৰাকীৰ সৈতে অসম আৰক্ষীৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে প্ৰকল্পটোৰ সামগ্ৰিক পৰিস্থিতিৰ পৰ্যালোচনা কৰে। উল্লেখযোগ্য যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানক বিশ্বমানৰ আধ্যামিক আৰু পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প শীৰ্ষক এটা অভিলাষী প্ৰকল্প ৰূপায়ণ কৰিছে। অহা 29 ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই প্ৰকল্পটো উদ্বোধন কৰিব। বিজেপি সংসদীয় পৰিষদে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বিহাৰৰ মন্ত্ৰী তথা পাঁচবাৰৰ বিধায়ক নীতিন নবীনক দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিছে। এগৰাকী সাংগঠনিক নেতা হিচাপে বহুলভাৱে পৰিচিত শ্ৰীনবীনে সম্প্ৰতি পাটনাৰ বাংকীপুৰ বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জ্যেষ্ঠ নেতাগৰাকীক ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি লাভৰ বাবে শুভেচ্ছা জনাইছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়া, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি দলীয় নেতাসকলে নতুন ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতিগৰাকীলৈ শুভেচ্ছা জনাইছে। ধৰমশালাত অনুষ্ঠিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলত যোৱা নিশা ভাৰতে দক্ষিণ আফ্ৰিকাক 7 উইকেটত পৰাস্ত কৰে। দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰণ কৰি দিয়া 118 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ভাৰতে 15 অভাৰ 5টা বলতে 3টা উইকেটৰ বিনিময়ত 120 ৰাণ কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ অভিষেক শৰ্মাই সৰ্বাধিক 35 ৰাণ কৰে। তিলক বাৰ্মা 26 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 117 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ এইডেন মাৰ্ক্ৰামে সৰ্বাধিক 81 ৰাণ কৰে। ভাৰতৰ হৈ অৰ্জদীপ সিং, হৰ্ষিত ৰাণা, বৰুণ চক্ৰৱৰ্তী আৰু কুলদীপ যাদৱে 2টাকৈ উইকেট দখল কৰে। এই জয়ৰ সুবাদত ভাৰতে সম্প্ৰতি শৃংখলাটোত 2-1 অগ্ৰগতি লাভ কৰিছে। এতিয়া হওক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ জিন্তি ৰাণী ডেকাৰ সৈতে।
নীতিন নবীনক বিজেপিৰ শীৰ্ষ পদ, প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু ৰাজ্য চৰকাৰ, প্ৰবীণ সাংবাদিক তথা আছাম ট্ৰিবিউন প্ৰতিষ্ঠানৰ অধ্যক্ষ প্ৰফুল্ল গোবিন্দ বৰুৱাৰ মৃত্যু আদিৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ প্ৰশ্ন কাকতত ব্যাপক বিসংগতিৰ এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন আৰু দৈনিক অসম কাকতক দীৰ্ঘদিন ধৰি নেতৃত্ব দি অহা প্ৰফুল্ল গোবিন্দ বৰুৱাৰ মৃত্যুৰ বাতৰিটো দৈনিক অসম আৰু দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। এই একেটা বাতৰি অন্যান্য বাতৰি কাকতেও প্ৰকাশ কৰিছে। বিগত 10 বছৰত প্ৰশাসনে 2,58,041 বিঘা ভূমি দখলকাৰীৰ কবলৰ পৰা মুক্ত কৰিছে। ইয়াৰে 2,32,533 বিঘা বনাঞ্চলৰ আৰু 25,508 বিঘা চৰকাৰী ভূমি। এই তথ্যৰে দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত বাতৰি প্ৰকাশ কৰিছে। বিগত 4 দিন ধৰি নাগালেণ্ডৰ জুকু উপত্যকা বনজুয়ে আগুৰি ধৰা আৰু প্ৰশাসনে এই বনজুই নিৰ্বাপনৰ বাবে হেলিকপ্টাৰ ব্যৱহাৰৰ সিদ্ধান্ত লোৱাৰ বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অহা 20 আৰু 21 ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিবলগীয়া প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰিবলৈ চৰকাৰ আৰু প্ৰশাসনে যুদ্ধকালীন তৎপৰতা চলোৱাৰ এটা বাতৰি আমাৰ অসম, অসমীয়া খবৰ আদি কাকতৰ লগতে অন্যান্য কাকতেও প্ৰকাশ কৰিছে। বাঁহেৰে নিৰ্মিত গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল প্ৰধানমন্ত্ৰীয়ে অহা 20 ডিচেম্বৰত আনুষ্ঠানিকভাৱে মুকলি কৰিব। এই বাতৰি নিয়মীয়া বাৰ্তা কাকতৰ। ইহুদীসকলৰ উৎসৱ হানুকা উদযাপনৰ প্ৰথম দিনা কালি সন্ধিয়া অষ্ট্ৰেলিয়াৰ ছিডনীৰ বন্দিতীৰত সংঘটিত গুলীচালনাৰ বাতৰিটো দ্য ছেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰি মাজলৈ ঘূৰি যাওঁ।
স্থানীয় বতৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলীয়ে আৱৰি থাকিব। অৱশ্যে পাছলৈ বতৰ ফৰকাল হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 27 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 11 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। অহা 20 ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম আগমন, 2টা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন, ৰাজ্যৰ উন্নয়ন তথা বিকাশৰ সাক্ষী হোৱাৰ বাবে উপৰাষ্ট্ৰপতিক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অসমলৈ আমন্ত্ৰণ, বিশিষ্ট সাংবাদিক আছাম ট্ৰিবিউন প্ৰতিষ্ঠানৰ অধ্যক্ষ প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান, চলিত বৰ্ষত অসমত 12টা বাঘৰ মৃত্যুৰ তথ্য ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ প্ৰকাশ আৰু ধৰমশালাত অনুষ্ঠিত টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ 7 উইকেটত জয়লাভ।